49 নম্বৰ ফটোক উৎপন্নী কৰা। এই ছবিনী ফল ধৰা গাছ এগৰা দেখি আছে। হৃদয়ৰ দ্বাৰা বুজাই যায় যে একজন বিশ্বাসীৰ খ্ৰীষ্টৰ আত্মিক সন্তানকে উৎপন্নী কৰিব লাগে। যীশুৱে কৈছে, ময়ে গাছ আৰু তৰা ডালা, যে মূলা লগি থাকে আৰু যিজন লগি মই থাকে কয়পি ভাষাৰ ফল ধৰা হয়। ঈশ্বৰলা পবিত্ৰ আত্মা আমলা ভিতনি থাকে প্ৰেম, আনন্দ, শান্তি, ধৈৰ্য, দয়া, মংগল ভাৱ, বিশ্বাসযোগ্যতা, নম্ৰতা আৰু ইন্দ্ৰিয় দমন আদি ফল আমলা জীৱনী উৎপত্তি কৰে। যদি গাছডালনি ফল না ধৰে, তাহলে কেতিয়া উমুগে ফেলে দিয়া হয়, উংলৈ মূৰে যায় আৰু জুইনি পৰা যায়। যীশুলৈ অনুগামী গিলে হুবই ভাষাৰ ফল ধৰা হব লাগে আৰু ইদেই স্বৰ্গনি থকা বাবা ঈশ্বৰকে গৌৰৱান্বিত কৰে।